এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তী ৰাণী ডেকা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰকাশ কৰা অনুসৰি প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাসৰ ক্ষেত্ৰত ৰাজ্যই অভাৱনীয় সফলতা লাভ কৰিছে। দিছপুৰত কালি অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা 2001-2003 চনৰ ছেম্পল ৰিচাৰ্চ ছিষ্টেম অনুসৰি ৰাজ্যত প্ৰতি লাখ প্ৰসূতিৰ ভিতৰত 490গৰাকীয়ে মৃত্যুক সাৱটি লৈছিল। 2018-2020 চনত একেটা সংস্থাৰ প্ৰতিবেদন মতে ৰাজ্যত প্ৰসূতিৰ মৃত্যুৰ সংখ্যা 167লৈ হ্ৰাস পায়। একেদৰে 2020-2022 চনত এই হাৰ 125লৈ হ্ৰাস পায়। ফলত মধ্যপ্ৰদেশ, ছত্তীশগড়, উত্তৰ প্ৰদেশ, উৰিষ্যা আদি ৰাজ্যক অসমে চেৰ পেলাবলৈ সক্ষম হৈছে। ইফালে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিতে 100খন বিচনাযুক্ত চিকিৎসালয় নিৰ্মাণৰ চিন্তা চৰ্চা কৰি থকা হৈছে বুলি তেওঁ উল্লেখ কৰে। 2029 চনৰ ভিতৰত প্ৰতিখন জিলাতে চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্যত নৱজাতকৰ মৃত্যুৰ হাৰ পূৰ্বৰ 68%ৰ পৰা 32%লৈ হ্ৰাস পাইছে। ৰাজ্যত অহা 10 অক্টোবৰৰ ভিতৰত পুনৰ 40,000 যুৱক যুৱতীক নিযুক্তি প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত কালি কেইবাটাও বিভাগত 481গৰাকী ব্যক্তিক নিযুক্তি প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে এইদৰে কয়। উল্লেখযোগ্য যে এই অনুষ্ঠানত পশুপালন আৰু পশু চিকিৎসা বিভাগত 443গৰাকী পশু চিকিৎসা ক্ষেত্ৰৰ সহায়ক, পৰ্যটন বিভাগত 12গৰাকী পৰ্যটন উন্নয়ন বিষয়া আৰু শিক্ষা বিভাগত 23গৰাকী জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা তথা 3গৰাকী ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সহকাৰী সঞ্চালকক নিযুক্তিপত্ৰ প্ৰদান কৰা হয়। এই নিযুক্তি স্বচ্ছ, মেধা আৰু যোগ্যতাভিত্তিত সম্পন্ন হৈছে বুলি তেওঁ ভাষণ প্ৰসংগত কয়। আজি বিষ্ণু ৰাভা দিৱস। এই উপলক্ষে ৰাজ্য চৰকাৰৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ভিন ভিন ঠাইত দিনজোৰা কাৰ্যসূচীৰে গীত মাত আলোচনা চক্ৰ আদি অনুষ্ঠানৰ আয়োজন কৰিছে। ৰাজ্য চৰকাৰে বিষ্ণু ৰাভা দিৱসৰ সৈতে সংগতি ৰাখি আজি কেইবাগৰাকীও খ্যাতিমান ব্যক্তিক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান কৰিব। বিয়লি 4 বজাত নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বিষ্ণু ৰাভা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ'ব। সেই অনুসৰি ঘোষণা কৰা 3টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাৰ ভিতৰত বিশিষ্ট সংস্কৃত পণ্ডিত, গৱেষক, শিক্ষাবিদ ডঃ থানেশ্বৰ শৰ্মালৈ শ্ৰী শ্ৰী মাধৱদেৱ বঁটা, বিশিষ্ট কবি সাহিত্যিক ধনেশ্বৰ ইংতিলৈ কালীচৰণ ব্ৰহ্ম বঁটা আৰু সিন্দুৰ অভিযানত শ্বহীদ হোৱা মণিপুৰৰ বীৰ জোৱান দীপক সিংখামলৈ বীৰ চিলাৰায় বঁটা আগবঢ়োৱা হ'ব। একেদৰে চলিত বছৰৰ 4টা ৰাজ্যিক পৰ্যায়ৰ বঁটাৰ ভিতৰত বিশিষ্ট চিত্ৰশিল্পী নৰেন্দ্ৰনাথ দাস আৰু বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী তথা গৱেষক ডঃ মল্লিকা কণ্ডলীলৈ বিষ্ণু ৰাভা বঁটা আগবঢ়োৱা হ'ব। সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক সোণাৰাম শৰ্মা বুঢ়া ভকতলৈ শোণিতকোঁৱৰ গজেন বৰুৱা বঁটা আৰু বিশিষ্ট শিক্ষাসেৱী তথা সমাজসেৱক যজ্ঞেশ্বৰ চেতিয়ালৈ স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা আগবঢ়োৱা হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা, কৃষি আৰু উদ্যান শস্য বিভাগৰ মন্ত্ৰী অতুল বৰা, পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীয়েও অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা নিৰ্দিষ্ট বক্তা হিচাপে এই অনুষ্ঠানত উপস্থিত থাকিব। প্ৰতিথজখা গীতিকাৰ, সুৰকাৰ তথা সাংস্কৃতিক সংগঠক পুৰুষোত্তম দাসৰ স্মৃতি দিৱসো আজি ৰাজ্যৰ ভিন ভিন স্থানত বিভিন্ন কাৰ্যসূচীৰে পালন কৰিবলৈ লোৱা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰয়ো আজি বিভিন্ন অনুষ্ঠানৰ জৰিয়তে অসমৰ সাংস্কৃতিক জগতৰ এই দুয়োগৰাকী পুৰুধা ব্যক্তিলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত কাইলৈ উদযাপন কৰিবলগীয়া 1ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। জিলাই জিলাই যোগ দিৱসৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। যোগ দিৱসৰ সৈতে সংগতি ৰাখি বাক্সাৰ শালবাৰী মহাবিদ্যালয়ৰ খেলপথাৰত কাইলৈ পুৱা 6 বজাত হ'বলগীয়া ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব। হোজাই জিলাত এই দিৱস উদযাপনৰ বাবে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। জিলা প্ৰশাসনৰ উদ্যোগত আৰু লাচিত যোগ কেন্দ্ৰৰ সহযোগত এই দিৱস পালন কৰা হ'ব। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 বজাত এটা বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। এই অনুষ্ঠানত সদৌ অসম যোগ ক্ৰীড়া সংস্থাৰ উপসভাপতি যোগবিদ হৰিপ্ৰসাদ তালুকদাৰ আৰু যোগ প্ৰশিক্ষক হিমাদ্ৰীনাথ কাকতীয়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব জিন্তী ৰাণী ডেকাই। অনুষ্ঠান চলি থকা সময়ত আগ্ৰহী ব্যক্তিসকলে 2661876 আৰু 2662325 নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ সৈতে যোগ সম্পৰ্কীয় বিভিন্ন প্ৰশ্নৰ উত্তৰ বিচাৰিব পাৰিব। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত।